এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ 147 নম্বৰ ইগত হোৱা গেছ নিৰ্গমনথলীত উপস্থিত হৈ আশ্ৰয় শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে গেছ নিৰ্গমন ৰোধ কৰাৰ বাবে অনতিপলমে ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰে। ভটিয়াপাৰ বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তাত থকা লোকসকলৰ সৈতে মত বিনিময় কৰাৰ উপৰি প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বুজ লয়। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে তেলৰ ৰিকটো পৰিচালনা কৰা ব্যক্তিগত খণ্ডৰ এছ কে পেট্ৰল নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰে। ডঃ শৰ্মাই ঘটনা সন্দৰ্ভত অ' এন জি চিৰ শীৰ্ষ বিষয়াৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে এই বিষয়টোত গুৰুত্ব আৰোপ কৰিছে আৰু প্ৰয়োজন সাপেক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতেও এই সন্দৰ্ভত আলোচনা কৰিব। তৈল প্ৰতিষ্ঠানটোৰ অধ্যক্ষৰ সৈতেও মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিব বুলি উল্লেখ কৰে। এই ঘটনাৰ বাবে অঞ্চলটোৰ জনসাধাৰণে সন্মুখীন হোৱা সমস্যা ৰাজ্য চৰকাৰে উপলব্ধি কৰিছে আৰু তেওঁলোকৰ প্ৰতি সহায়ৰ হাত আগবঢ়াব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। এই পৰিদৰ্শনৰ সময়ত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান মন্ত্ৰী বিমল বৰা, পৰিবহণ মন্ত্ৰী যোগন মহন, খনি আৰু খনিজাত বিভাগৰ মন্ত্ৰী কৌশিক ৰয়ৰ উপৰি কেইবাগৰাকী বিধায়ক আৰু অ' এন জি চিৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে গেছ নিৰ্গমন ৰোধ কৰাৰ বাবে প্ৰচেষ্টা চলি থকাৰ লগতে কাষৰীয়া অঞ্চলসমূহৰ জনসাধাৰণ তথা পশুধনৰ সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱা হৈছে। জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে 24 ঘণ্টাই দণ্ডাধীশ পৰ্যায়ত তদাৰক কৰি থকা হৈছে। তদুপৰি ঘটনাস্থলীৰ নিকটৱৰ্তী নাগৰিকসকলক বিশুদ্ধ খোৱা পানী আৰু আহাৰ যোগান ধৰি থকা হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগে অঞ্চলটোত স্বাস্থ্য শিবিৰো মুকলি কৰিছে। জিলা অগ্নি নিৰ্বাপক বাহিনী, তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অগ্নি নিৰ্বাপক বাহিনী, অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু জৰুৰীকালীন সেৱা বিভাগৰ বিষয়া কৰ্মচাৰীৰ সহযোগত গেছ নিৰ্গমন ৰোধৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। তদুপৰি ঘটনা সংঘটিত হোৱা স্থানৰ পৰা 1 কিলোমিটাৰ নিলগলৈ বায়ুৰ গুণাগুণ পৰীক্ষাৰ বাবে স্থায়ী যন্ত্ৰ স্থাপন কৰা হৈছে। যোৱা বৃহস্পতিবাৰে দুপৰীয়া তেলকূপটোত গেছৰ নিৰ্গমন আৰম্ভ হয়। প্ৰচণ্ড শব্দৰে নিৰ্গত হোৱা এই গেছৰ ফলত জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সমীপৰ 70 পৰিয়ালক সেই অঞ্চলৰ পৰা স্থানান্তৰ কৰে। ইপিনে এই ঘটনাৰ প্ৰতিবাদত কালি অসমীয়া যুৱ মঞ্চই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে। সংগঠনটোৱে এছ কে পেট্ৰল নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। অঞ্চলটোৰ ৰাইজে ততালিকে এই সমস্যাৰ সমাধান কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লখিমপুৰ জিলাত 110 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা উদ্বোধন কৰে। তেওঁ বেবেজিয়াৰ কুমাৰটোপত 26 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ কেন্দ্ৰীয় সামূহিক ৰান্ধনীঘৰৰ আধাৰশিলা স্থাপন কৰে। 16 বিঘাৰো অধিক ভূমি সামৰি এই ৰান্ধনীঘৰটো নিৰ্মাণ কৰা হ'ব। প্ৰধানমন্ত্ৰী পোষণ আঁচনিৰ অধীনত সমগ্ৰ শিক্ষা অভিযানৰ অংশ হিচাপে নিৰ্মাণ কৰিবলগীয়া এই ৰান্ধনীঘৰটো চলিত বছৰৰ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। ডঃ শৰ্মাই কালি 65 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ উত্তৰ লখিমপুৰ নগৰৰ পানী যোগান আঁচনি আৰু উত্তৰ লখিমপুৰ ইক' পাৰ্কৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে 4 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লখিমপুৰ জিলা পৰিষদৰ নতুন কাৰ্যালয় ভৱনটো উদ্বোধন কৰে। ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান তৈল খোজুৰৰ অধীনত কালি ধেমাজিৰ চিচিবৰ গাঁৱৰ চেচু দীঘলী অঞ্চলত তৈল খেজুৰ ৰোপণ কাৰ্যসূচীত অসম চৰকাৰৰ কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰজৰিয়াই অংশগ্ৰহণ কৰে। ধেমাজি জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত আয়ুক্ত সচিব ৰজৰিয়াই অসমত তৈল খেজুৰৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি কয় যে এই কৃষিয়ে কৃষকক উপকৃত কৰিব পাৰিব। তৈল খেজুৰৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত ক্ৰমাৎ বৃদ্ধি হোৱালৈ চাই এই খেতিৰ জৰিয়তে অসমৰ কৃষকে যথেষ্ট উপাৰ্জন কৰাৰ থল আছে বুলি তেওঁ প্ৰকাশ কৰে। অসমত বৰ্তমানলৈ 600 হেক্টৰ মাটিত তৈল খেজুৰৰ খেতি আছে। চলিত বৰ্ষত 20,000 হেক্টৰ ভূমিত এই খেতি কৰাৰ পৰিকল্পনা আছে বুলি আয়ুক্ত সচিবগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি ৰাজ্যৰ 10খন জিলাত অহা অক্টোবৰত আৰম্ভ হ'বলগীয়া ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যোৰহাট জিলাৰ হিতাধিকাৰীসকলৰ বাবে এখন সজাগতা সভাত ভাগ ল'ব। এই আঁচনিৰ অধীনত গ্ৰাহকসকলক 1 কিলোগ্ৰামকৈ মচুৰ দাইল, চেনি আৰু নিমখ সুলভ মূল্যত প্ৰদান কৰা হ'ব। এই সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলাখনৰ সুলভ মূল্যৰ দোকানী, গাঁও পঞ্চায়ত, সমবায় সমিতিসমূহৰ প্ৰতিনিধিসকলক এই আঁচনিৰ সকলো দিশ সামৰি দৃশ্য শ্ৰাব্য মাধ্যমেৰে অৱগত কৰোৱা হয়। ৰাজ্যৰ 10খন জিলাত এই আঁচনি আৰম্ভ হোৱাৰ এমাহৰ পাছতেই অৰ্থাৎ নৱেম্বৰত এই আঁচনি কাৰ্যকৰী হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।